কি হলাই? আজি তোর জানতো আহি না পাবাই নেকি?
পাব পাব, সি আহিয়ে আছে সাগে।
পিছে এতিয়ালৈ দেখুন আহিয়ে পোৱা নাই যে।
নহয় মানে সি ডাঙৰ গাড়ীখনকে আনিব সাগে।
ইয়া হলেচোন সি সোনকালে পাবলৈ।
গাঁৱৰ ৰাস্তাবোৰ কিমান বেয়া দেখা নাই জানো?
অ, গাড়ীখন চাগে লাহে লাহে আনিছে।
অ, মৰমত আনিব আকৌ।
ঐ, তই আমাক এটা কথা কচোন।
কি?
ঐ, প্ৰথমবাৰ সি তোক লগ কৰিব আহোঁতে কি লৈ আহিছিল?
প্ৰথমবাৰ নামটো মনত নাই, কিন্তু ডাঙৰ গাড়ী আছিল। তাৰপিছত দ্বিতীয়বাৰ লগ কৰিব আহোঁতে এখন ধুনীয়া বাইক লৈ আহিছিল। এইখনে আনিব বুলি ভাবিছিলো। এনেকে কি হাঁহি আছো? যা, মই গৈ আছো। তয়ো আজি এইখনে আনিব লাগেনে?
আরে, এই সাইকেলখন আনি মই কি ডাঙৰ গাড়ী এখন আনিব লাগে নেকি?
ডাঙৰ গাড়ী আনিব নালাগে, তয়ে ঘেগেলা সাইকেলখনতে আহি থাক।
ঐ,
লৈ যাং লৈ যাং লাগিছে মোৰ জানই, হৈ যাং হৈ যাং হৈ যাং লাগিছে তোৰ জানই, লৈ যাং লৈ যাং লৈ যাং লাগিছে মোৰ জানই, হৈ যাং হৈ যাং হৈ যাং লাগিছে তোৰ জানই। বহুদিনৰ চিনাকি একে গাঁৱৰ ছোৱালী, তোকে পলুৱাই নিবলৈ নালাগে গাড়ী, হেন জানি চিন্তামণি চিন্তা এৰি চাইকেলতে উঠ, আঁতৰ কৰো পেৰি মৰা প্ৰীতিৰে পুৰণি অসুখ, হৈ লৈ যাং লৈ যাং লৈ যাং লাগিছে মোৰ জান।
তই তোৰ ভঙা চাইকেলখনকে বিয়া পাত, মোক পলুৱাই নি ছোৱালী চোৰৰ নাম পাব নালাগে।
কথা নাই পালেও পাম ছোৱালী চোৰৰে নাম, চুৰ কৰি নোখোৱাও তোক ওজন খেতি কৰি খুৱাম, শাওনতে পেলামে ঘাম আঘোণলৈ হব যে ধান, সোণালী সপোনবোৰ ওজন চাৰি হাতে চপাম, পুৱাতে তুলি বাৰীৰ পাচলি বজাৰলৈ বুলি ওজন মই পেডেল মাৰি মাৰি ওলাই যাম।
দেখা মোক কিনকে চাই দেখিল, মই আকৌ পাত্তাই নিদিলো। তই হলিটো ফোন নাম্বাৰ খুজলি হয়, ফোন নম্বৰৰ কথা কবাইছা, তই দেখোন চুমাই খাই দিলি।
ও, তেল নিমখৰ যিহে দাম চলিবলৈ হব যে তান, নোৱাৰিম জানো দিব ঐ জান মনে খোজাৰ সমান, তাকে বুলি মোৰে জান কৰ যদি তই অভিমান, তোৰ সেমেকা দুচকু ঐ জান চুমাৰে তপতাম, যাওঁ বুলিবি চাইকেলত তুলি পামে গৈ শহুৰ বাৰী ঐ জান মই পেডেল মাৰি মাৰি ওলাই যাম। লৈ যাং লৈ যাং লৈ যাং। যাং লাগিছে মোর জানই, হৈ যাং হৈ যাং হৈ যাং লাগিছে তোর জানই। বহুদিনর চিনাকি একে গাঁর ছোৱালী, তোকে পলুয়াই নিবলৈ নালাগে গাড়ী। হেন জানি চিন্তা মনি চিন্তা এরি সাইকেলতে উঠ, আতর্ক রূপেরি মরা পিরিতিরে পুরনি অসুখ। হৈ যাং লাগিছে তোর।